চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আচলতে এই পৃথিৱীত যে আমি জীয়াই আছোঁ, আমাৰ জীৱনৰ প্ৰতিটো পলৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। কিন্তু এই জীৱনৰ সিপাৰে যি অনন্ত জীৱন আছে, সেই অনন্ত জীৱন যেন আমি স্বৰ্গত কটাব পাৰোঁ তাৰ ব্যৱস্থা যে ঈশ্বৰে কৰিলে, সেইবাবেহে আমি ঈশ্বৰক অধিক ধন্যবাদ দিব লাগে। ঈশ্বৰৰ সেই ব্যৱস্থাৰ কথা আমি তেওঁৰ মহান বাক্য বাইবেল শাস্ত্ৰত পাওঁ। সেই বাইবেল শাস্ত্ৰ সহজ সৰলভাৱে অধ্যয়ন কৰাৰ চেষ্টা আমি চলাই আহিছোঁ এই অনুষ্ঠানৰ যোগেৰে। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। শুনি কেনে পাইছে বাৰু? কিবা প্ৰকাৰে উপকৃত হৈছেনে? অনুগ্ৰহ কৰি আমালৈ লিখি পঠিয়াওকচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ। অনুগ্ৰহ কৰি আজিয়েই দুখাৰিমান লিখি পঠিয়াওকচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে আৰু যদিহে আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল, তেতিয়াহ'লে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি অধ্যয়ন কৰিবলৈ বাইবেলৰ আন এখন পুস্তক হাতত ল'ব খুজিছোঁ। আজিৰ পৰা আমি যিখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ, সেই পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হগ্গয় ভাৱবাদীৰ পুস্তক। বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ছফনীয়া ভাৱবাদীৰ পুস্তকৰ ঠিক পাছতেই এই পুস্তকখন আছে। যদিহে আপোনাৰ লগত বাইবেল আছে, তেতিয়াহ'লে পুৰণি নিয়ম খণ্ডৰ 1018 নম্বৰ পৃষ্ঠা উলিয়াই লওক, তাতেই পাব এই হগ্গয় ভাৱবাদীৰ পুস্তক। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ নিগূঢ় তত্ত্ব বুজাই দিয়াৰ ক্ষমতা আমাৰ নাই, সেই সামৰ্থ্যও আমাৰ নাই। তুমিয়েই আমাক বুজাই দিয়া। আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া। তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা জিৰচালেমলৈ উভতি অহা ইছৰাইলৰ অৱশিষ্ট লোকবিলাকৰ প্ৰতি ভাৱবাণী কৰা ভাৱবাণীকেইজন আছিল হগ্গয়, জখৰিয়া আৰু মলাখী। হগ্গয় নামৰ এই চুটি পুস্তকখনৰ লেখক হগ্গয়ৰ বিষয়ে ইজৰা পাঁচ নম্বৰ অধ্যায়ৰ এক আৰু দুই নম্বৰ পদ আৰু ইজৰা ছয় নম্বৰ অধ্যায়ৰ চৈধ্য নম্বৰ পদত উল্লেখ কৰা আছে আৰু তাত তেওঁকে ধৰি দুজন ভাৱবাদীৰ কথা উল্লেখ কৰা হৈছে। এওঁলোকে বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা মুকলি হৈ অহা ইছৰাইলীয় লোকসকলক বিশেষভাৱে উদগনি দিছিল, সকলো পিনৰ পৰা আগুৰি থকা বাধা বিঘিনি নেওচি জিৰচালেমৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবৰ বাবে। এই কথাখিনিৰ পৰা আৰু তেওঁ যি ভাৱবাণী কৰিছিল তাত নিজৰ বিষয়ে কোৱা কথাখিনিৰ পৰা চাৰিটা কথা বিশেষভাৱে আমাৰ মনলৈ আহে। প্ৰথম কথাটো হৈছে হগ্গয় ভাৱবাদীয়ে নিজক প্ৰকাশ কৰি ভাল নাপাইছিল, তেওঁ প্ৰভুৰহে গৌৰৱ হোৱাটো বিচাৰিছিল। জোহন বাপ্তাইজকে যি ধৰণৰ মনোভাৱ প্ৰকাশ কৰিছিল তেওঁ ঠিক তেনেকুৱা মনোভাৱৰেই লোক আছিল। জোহন বাপ্তাইজকে এই বুলি কৈছিল, তেওঁ বাঢ়ি বাঢ়ি যাব লাগে আৰু মই সৰু হৈ হৈ যাব লাগে, জোহন তিনি নম্বৰ অধ্যায়ৰ ত্ৰিশ নম্বৰ পদ। প্ৰভু যীশুৰ বিষয়ে কৈ জোহন বাপ্তাইজকে এনেদৰে কৈছিল। দ্বিতীয়তে হগ্গয় আছিল ঈশ্বৰৰ বাৰ্তাবাহক, তেওঁ যেতিয়া বাৰ্তা দিছিল তেতিয়া বাৰে বাৰে এই বুলি কৈছিল, জিহুৱাই এইদৰে কৈছে, জিহুৱাই এই বুলি কৈছে, আৰু সেয়া আছিল হগ্গয় ভাৱবাদীৰ বাৰ্তাৰ বিশেষত্ব। তৃতীয়তে তেওঁ মানুহবোৰক সমালোচনা কৰি অনুযোগ কৰিছিল কিন্তু লগতে মানুহবোৰক তেওঁ অতি সুন্দৰভাৱে উৎসাহ দি প্ৰফুল্লিত কৰিও তুলিছিল। আৰু চতুৰ্থতে তেওঁ কেৱল উপদেশেই দিয়া নাছিল, সেই উপদেশমতে তেওঁ কামো কৰিছিল। হগ্গয় ভাৱবাদীয়ে তেওঁৰ এই পুস্তকখন আৰম্ভ কৰিছে এনেদৰে, দৰিয়াবছ ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ ষষ্ঠ মাহৰ প্ৰথম দিনা। ইয়াত উল্লেখ কৰা দৰিয়াবছ বা হিষ্টাস্পেছৰ শাসন আৰম্ভ হৈছিল 521 খ্ৰীষ্টপূৰ্বত। গতিকে তেওঁৰ ৰাজত্বৰ দ্বিতীয় বছৰ বুলি ক'লে আমি বুজিব লাগিব খ্ৰীষ্টপূৰ্ব 520 মানৰ কথা বুলি। দৰিয়াবছ ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰ বুলি উল্লেখ কৰা কথাটোৱে এই ভাৱবাদীজনৰ সময়খিনি সঠিকভাৱে নিৰ্ধাৰণ কৰাত ইতিহাসবিদসকলক বিশেষভাৱে সহায় কৰে। এইখিনিতে এটা কথা বিশেষভাৱে মন কৰিব পাৰি যে বাবিল দেশৰ বন্দিত্বৰ পৰা মুকলি হৈ অহাৰ পাছত যিমানকেইজন ভাৱবাদী আছিল তেওঁলোকে তেওঁলোকৰ লিখনিৰ দিন তাৰিখ আদি উল্লেখ কৰোঁতে পৰজাতীয় ৰজাবিলাকৰ শাসনকালৰ সৈতে জড়িত কৰি উল্লেখ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু ইছৰাইলীয় লোকবিলাক বাবিল দেশলৈ বন্দী হৈ যোৱাৰ আগলৈকে ভাৱবাদীসকলে তেওঁলোকৰ লিখনিৰ দিন তাৰিখ আদি উল্লেখ কৰোঁতে সদায় কোনো ইছৰাইলীয় ৰজা নাইবা কোনো যিহুদা দেশৰ ৰজা অথবা দুয়োখন দেশৰ ৰজাৰ ৰাজত্বকালৰ সৈতে সাঙুৰি দিহে উল্লেখ কৰিছিল। কিন্তু বাবিল দেশৰ বন্দিত্বৰ পৰা মুকলি হৈ অহাৰ পাছত তেওঁলোকে পৰজাতীয় ৰজাৰ সৈতেহে দিন তাৰিখ মিলাই কথাবিলাক উল্লেখ কৰিছে। কিয় বাৰু? ইছৰাইলীয় লোকবিলাক বাবিল দেশলৈ বন্দী হৈ যোৱাৰ পাছত উত্তৰ ইছৰাইল ৰাজ্য আৰু দক্ষিণ যিহুদা ৰাজ্যত আৰু কোনো ৰজা নাছিল। যিহেতু কোনো ৰজা নাছিল, বাবিলনীয়া বন্দিত্বৰ পাছত উত্তৰ আৰু দক্ষিণ ৰাজ্যত কোনো ৰজা নাছিল, গতিকে হগ্গয় ভাৱবাদীয়ে তেওঁৰ ভাৱবাণীখিনিৰ সময় জনাই দিয়াৰ বাবে এজন পৰজাতীয় ৰজাৰ নাম উল্লেখ কৰিছে। প্ৰভু যীশুৱে এই বুলি কৈছিল লোকে লিখা শুভবাৰ্তাৰ 21 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদত, তেওঁবিলাক তৰোৱালৰ ধাৰত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ'ব, আৰু পৰজাতি মানুহৰ কাল সম্পূৰ্ণ নহয় মানলৈকে জিৰচালেমক পৰজাতি মানুহৰ ভৰিৰে গচকা হ'ব। সেই হগ্গয় ভাৱবাদীৰ দিনতেই সেই পৰজাতিৰ সময় আৰম্ভ হৈ গৈছিল। আচলতে নবুখতনেচৰ ৰজাই যিহুদী লোকসকলক বন্দী কৰি বাবিল দেশলৈ লৈ যোৱাৰ পৰাই এই পৰজাতি লোকৰ সময় বা কালৰ আৰম্ভণি ঘটিছিল। তাৰ পাছৰ পৰাই জিৰচালেম পৰজাতীয় লোকৰ শাসনাধীন হৈ পৰে আৰু হগ্গয় ভাৱবাদীয়ে তেওঁৰ ভাৱবাণীখিনিৰ সময়ো সেইদৰেই নিৰ্ধাৰিত কৰি দিছে। হগ্গয় ভাৱবাদীৰ পুস্তকখনৰ মূল বিষয়টো হৈছে জিৰচালেমৰ মন্দিৰ। জিৰচালেমৰ মন্দিৰটোৰ পুনৰ নিৰ্মাণ আৰু পুনৰ সুসজ্জিতকৰণৰ বিষয়টো এই ভাৱবাদীজনৰ মনৰ প্ৰবল আৱেগজড়িত বিষয় আছিল। মানুহবিলাকে মন্দিৰটো পুনৰ নিৰ্মাণ কৰা কাৰ্যত পলম কৰা কাৰণে তেওঁ মানুহবিলাকক সমালোচনা কৰি কথা কৈছিল। কিন্তু লগতে হগ্গয় ভাৱবাদীয়ে মানুহবিলাকক উৎসাহো দিছিল আৰু এই কাৰ্যত তেওঁলোকক সহায়ো কৰিছিল। হগ্গয় ভাৱবাদীয়ে সৰ্বোচ্চ কৰ্তৃত্ব হিচাপে যিহুৱাৰ বাক্যলৈকে আঙুলিওৱা আমি দেখিবলৈ পাওঁ। ঈশ্বৰ যিহুৱাৰ বাক্যক হগ্গয় ভাৱবাদীয়ে সৰ্বোচ্চ স্থান দিছে। তেওঁ স্ব ইচ্ছাই নিজকে নম্ৰ কৰিছে যাতে ঈশ্বৰ যিহুৱাৰ নাম গৌৰৱান্বিত হয়। ঈশ্বৰকেই তেওঁ সৰ্বোচ্চ সন্মান দিছে। তেওঁৰ বাৰ্তা আছিল অতি স্পষ্ট আৰু ব্যৱহাৰিক। দুয়ে দুয়ে চাৰি, এই কথাখিনি যেনেদৰে শুদ্ধ, সহজ আৰু পৰিষ্কাৰ, হগ্গয় ভাৱবাদীৰ বাৰ্তাও তেনেকুৱা সৰল আৰু সত্য। হগ্গয় ভাৱবাদীৰ ভাৱবাণী আৰু জাকুবে লিখা পত্ৰৰ মাজত বহুখিনি কথা মিল আছে। দুয়োখন পুস্তকেই দৈনন্দিন জীৱনৰ কথা বতৰাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে। কামত ব্যস্ত থকা বা কৰ্মৰ যোগেদি বিশ্বাস প্ৰকাশ কৰা কথাটো আত্মিক, আনহাতে একো নকৰাৰ যি মনোবৃত্তি সেইটো মন্দ। দুয়োজন ব্যক্তিয়েই জীৱনক জুখিবৰ বাবে এই মাপকাঠি ব্যৱহাৰ কৰিছে। অৰ্থাৎ কৰ্মৰ যোগেদি বিশ্বাস প্ৰকাশ কৰা কথাটো আত্মিক আৰু একো নকৰাৰ মনোবৃত্তিটো মন্দ। কৰ্মই হৈছে জীৱনৰ জোখ বা মাপ। হগ্গয়ৰ সমসাময়িক জোখৰীয়া ভাৱবাদী কিন্তু আছিল ভৱিষ্যদ্ৰষ্টা আৰু তেওঁৰ মূৰটো যেন ডাৱৰতহে আছিল, অৰ্থাৎ তেওঁ কল্পনাৰ জগতখনত উৰি ফুৰা যেন লাগিছিল। কিন্তু অতি ব্যৱহাৰিক মতাদৰ্শৰ হগ্গয় ভাৱবাদীৰ দুয়োখন ভৰি অনবৰতেই মাটিতেই লাগি আছিল। হাতে কামে কাম কৰি যোৱা ব্যক্তি আৰু কল্পনা বিলাসী দুয়োগৰাকী ব্যক্তি একেলগে আগবঢ়া উচিত। এই হগ্গয় ভাৱবাদীৰ পুস্তকখনৰ ওপৰত আমি প্ৰথম কৰিন্থিয়া 15 নম্বৰ অধ্যায়ৰ 58 নম্বৰ পদটো লিখি দিব পাৰোঁ। তাত এনেদৰে লিখা আছে, এতেকে হে মোৰ প্ৰিয় ভাইবিলাক, প্ৰভুত তোমালোকৰ পৰিশ্ৰম যেন ব্যৰ্থ নহয় ইয়াকে জানি তোমালোক থিৰ আৰু অলৰ হৈ প্ৰভুৰ কাৰ্যত সদায় উপচি পৰা। হগ্গয় ভাৱবাদীৰ পুস্তকখনৰ দুটা পদ আমি মূল পদ বুলি ক'ব পাৰোঁ। পদ দুটা হৈছে হগ্গয় 1 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ আৰু হগ্গয় 1 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ। পদ দুটা পঢ়ি দিম। 8 নম্বৰ পদটো, পৰ্বতলৈ উঠি গৈ কাঠ আনি গৃহটি সাজা, আৰু যিহুৱাই কৈছে মই তাত সন্তুষ্ট হ'ম আৰু গৌৰৱান্বিত হ'ম। আকৌ 14 নম্বৰ পদটো, আৰু যিহুৱাই যিহুদাৰ শাসনকৰ্তা চলটিয়েলৰ পুত্ৰ জৰুব্বাবিলৰ, যিহুচাদকৰ পুত্ৰ যিহুচুৱা প্ৰধান পুৰোহিতৰ আৰু লোকবিলাকৰ আটাই অৱশিষ্ট ভাগৰ মন উচতালত তেওঁবিলাকে আহি। আমি কেলেণ্ডাৰৰ লগত মিলাই চালে এই পুস্তকখনৰ সময়খিনি 3 মাহ 14 দিনৰ ভিতৰত আবদ্ধ বুলি বুজি পাওঁ। এই পুস্তকখনত মুঠতে 5টা বাৰ্তা আছে আৰু প্ৰতিটো বাৰ্তা একোটা বিশেষ দিনত দিয়া হৈছিল। সেই বাৰ্তাবোৰৰ বিষয়বস্তু বুজি পোৱাত সহায় কৰে আমাক কেলেণ্ডাৰখনে। প্ৰথমটো বাৰ্তা 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 11 নম্বৰ পদত আমি পাওঁ প্ৰথমটো বাৰ্তা, মানুহবোৰলৈ দিয়া এটা আহ্বান, আৰু সেয়া আছিল 520 খ্ৰীষ্টপূৰ্বৰ ছেপ্টেম্বৰ মাহৰ 1 তাৰিখ। এই বাৰ্তাটোক আমি 3টা ভাগত ভগাব পাৰোঁ। এক নম্বৰ অধ্যায়ৰ এক পদৰ পৰা চাৰি নম্বৰ পদত তেওঁ মানুহবোৰক দোষাৰোপ কৰিছে মতৰ অমিল হোৱাৰ বাবে। এক নম্বৰ অধ্যায়ৰ পাঁচ নম্বৰ পদৰ পৰা সাত নম্বৰ পদত তেওঁ মানুহবোৰক আহ্বান জনাইছে তেওঁলোকৰ নিজ নিজ পথৰ কথা বিবেচনা কৰি চাবলৈ। আৰু এক নম্বৰ অধ্যায়ৰ আঠৰ পৰা এঘাৰ নম্বৰ পদত মন্দিৰ নিৰ্মাণৰ বাবে আজ্ঞা দিয়া আমি দেখিবলৈ পাওঁ। দ্বিতীয়টো বাৰ্তা দিয়া হৈছিল পাঁচশ বিশ খ্ৰীষ্টপূৰ্বৰ ছেপ্টেম্বৰ মাহৰ চৌব্বিশ তাৰিখে। ইয়াত আমি দেখিবলৈ পাওঁ সেই বাৰ্তাৰ প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি। এক নম্বৰ অধ্যায়ৰ বাৰ নম্বৰ পদৰ পৰা পোন্ধৰ নম্বৰ পদত আমি এই কথাখিনি পাওঁ। তৃতীয়টো বাৰ্তাৰ বিষয় হৈছে মানুহবোৰৰ হতাশা আৰু প্ৰভুৱে দিয়া উদগনিৰ কথা। এই কথাখিনি আমি পাওঁ দুই নম্বৰ অধ্যায়ৰ এক নম্বৰ পদৰ পৰা ন নম্বৰ পদত। এই বাৰ্তাটো দিয়া হৈছিল পাঁচশ বিশ খ্ৰীষ্টপূৰ্বৰ অক্টোবৰ মাহৰ একৈশ তাৰিখে। চতুৰ্থ বাৰ্তাটোৰ মূল কথাখিনি হৈছে বিধান সম্বন্ধে বিশেষভাৱে আগবঢ়োৱা ব্যাখ্যা। দুই নম্বৰ অধ্যায়ৰ দহ নম্বৰ পদৰ পৰা ঊনৈশ নম্বৰ পদত আমি এই কথাখিনি পাওঁ। পাঁচশ বিশ খ্ৰীষ্টপূৰ্বৰ চৌব্বিশ ডিচেম্বৰ তাৰিখে এই বাৰ্তা দিয়া হৈছিল। শেষৰ বাৰ্তাটো দিয়া হৈছিল পাঁচশ বিশ খ্ৰীষ্টপূৰ্বৰ চৌব্বিশ ডিচেম্বৰ তাৰিখেই। দুই নম্বৰ অধ্যায়ৰ বিশ নম্বৰ পদৰ পৰা তেইছ নম্বৰ পদত আমি এই কথাখিনি পাওঁ। ইয়াৰ মূল বিষয় হৈছে ঈশ্বৰৰ আঁচনিৰ বিষয় প্ৰকাশ, ভৱিষ্যতৰ আশা। আহক এতিয়া আমি প্ৰথম অধ্যায়লৈ আগবাঢ়ো। হগ্গই আছিল বাবিল দেশত সত্তৰ বছৰ কাল বন্দী অৱস্থাত থাকি মুকলি হৈ জিৰচালেমলৈ উভতি অহা ইছৰাইলীয়া অৱশিষ্ট লোকবিলাকৰ প্ৰতি কথা কোৱা ভাববাদী। এই পুস্তকখন পঢ়োতে আমি বুজি পাম ভাববাদীমূলক পুস্তকৰ লগত ইতিহাসমূলক পুস্তক একেলগে পঢ়াটো কিমান প্ৰয়োজনীয় কথা। সেই কথাটো কেইখনমান পুস্তকৰ সৰু গোট আছে, সেইকেইখন একেলগে থাকে। ইজৰা, নহেমিয়া, ইষ্টেৰ ইতিহাসৰ অভিলেখৰ বাবে, হগ্গই, জখৰীয়া আৰু মলাখী ভাববাণীমূলক অংশটিৰ বাবে। অৱশ্যে প্ৰথমতে দানিয়েল ভাববাদীৰ পুস্তকখন পঢ়ি লোৱাটোও ভাল হয়। এই পুস্তককেইখন আচলতে একেটা গোটৰ। হগ্গই আৰু জখৰীয়াই একে সময়তে ভাববাণী ঘোষণা কৰিছিল, কিন্তু তেওঁলোকৰ পদ্ধতি সম্পূৰ্ণ বেলেগ আছিল। দুয়োজনেই উভতি অহা ইছৰাইলীয় লোকসকলক মন্দিৰ পুনৰ নিৰ্মাণ কৰিবলৈ আৰু তাৰ পাছত জিৰচালেমৰ দেৱাল পুনৰ গাঁঠিবলৈ মানুহবোৰক প্ৰত্যাহ্বান জনাই উৎসাহ দিছিল। ইজৰা পাঁচ নম্বৰ অধ্যায়ৰ এক আৰু দুই নম্বৰ পদ পঢ়ি দিম। তাত আমি এনেদৰে পাওঁ, সেই সময়ত হগ্গই ভাববাদী আৰু ইদ্দুৰ পুত্ৰ জখৰীয়া, এই দুজন ভাববাদীয়ে জিহুদাত আৰু জিৰচালেমত থকা জিহুদী লোকবিলাকৰ আগত ভাববাণী প্ৰচাৰ কৰিলে। ইছৰাইলৰ ঈশ্বৰৰ নামেৰে তেওঁবিলাকৰ আগত ভাববাণী প্ৰচাৰ কৰিলে। তেতিয়া চলটিয়েলৰ পুত্ৰ জৰুব্বাবিল আৰু যোচাদকৰ পুত্ৰ জেচুৱাই উঠি জিৰচালেমত থকা ঈশ্বৰৰ গৃহ পুনৰাই সাজিবলৈ ধৰিলে, আৰু ঈশ্বৰৰ ভাববাদী দুজনে তেওঁবিলাকৰ লগত থাকি তেওঁবিলাকক সহায় কৰিছিল। অৰ্থাৎ এই ইজৰা পুস্তকৰ ঐতিহাসিক বিৱৰণীত হগ্গই আৰু জখৰীয়া দুয়োজনৰ কথাই উল্লেখ আছে মানুহবোৰক উৎসাহ দিয়া বুলি। আকৌ ইজৰা পুস্তকৰেই ছয় নম্বৰ অধ্যায়ৰ চৈধ্য নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, আৰু জিহুদীবিলাকৰ বৃদ্ধবিলাকে হগ্গই ভাববাদীৰ আৰু ইদ্দুৰ পুত্ৰ জখৰীয়াৰ ভাববাণীৰ সহায়ত সাজি কৃতকাৰ্য হ'ল, আৰু তেওঁবিলাকে ইছৰাইলৰ ঈশ্বৰৰ আজ্ঞা অনুসাৰে কোৰছ, দৰিয়াবচ আৰু পাৰস্যৰ অৰ্থক্ষেত্ৰ ৰজাৰ হুকুমৰ দৰে গৃহ সাজি সমাপ্ত কৰিলে। আহক এতিয়া হগ্গই ভাববাদীৰ পুস্তকৰ এক নম্বৰ অধ্যায়ৰ এক নম্বৰ পদটো পাঠ কৰি দিওঁ। ইয়াত এনেদৰে লিখা আছে, দৰিয়াবচ ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ ষষ্ঠ মাহৰ প্ৰথম দিনা হগ্গই ভাববাদীৰ দ্বাৰাই জিহুদাৰ শাসনকৰ্তা চলটিয়েলৰ পুত্ৰ জৰুব্বাবিলৰ আগত আৰু জিহুচাদকৰ পুত্ৰ জিহুচুৱা প্ৰধান পুৰোহিতৰ আগত জিহুৱাৰ বাক্য উপস্থিত হ'ল। দৰিয়াবচ ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ ষষ্ঠ মাহৰ প্ৰথম দিনা, এই কথাখিনিয়ে আমাক এই ভাববাণী দিয়া সময়খিনি জনাই দিয়ে। সেই সময় আছিল যিহুদী কেলেণ্ডাৰ মতে 520 খ্ৰীষ্টপূৰ্বৰ ছেপ্টেম্বৰ মাহৰ 1 তাৰিখ। এই পুস্তকখনৰ দিন তাৰিখ আমি সহজে নিৰ্ধাৰণ কৰি ল'ব পাৰোঁ। সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে পৰজাতীয় ৰজা দৰিয়াবছৰ সৈতে জড়িত কৰি। সময় নিৰ্ধাৰণ কৰোঁতে ইছৰাইল নাইবা যিহুদাৰ ৰজাৰ কথা আৰু উল্লেখ কৰা হোৱা নাই, কাৰণ হগ্গয় বাস কৰিছিল পৰজাতিৰ কালত, আৰু সেই পৰজাতিৰ কাল আৰম্ভ হৈছিল ইছৰাইলীয় লোকসকল বাবিল দেশলৈ বন্দী হৈ যোৱাৰে পৰা, আৰু সেই কাল আজিলৈকে চলি আছে। এই কথা আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ। আৰু প্ৰভু যীশুৱে লোকে লিখা শুভবাৰ্তা 21 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদত কি বুলি কৈছিল সেই কথাও আমি ইতিমধ্যে পাঠ কৰিলোঁ, নহয় জানো? ছলটিয়েলৰ পুত্ৰ জৰুব্বাবিলৰ আগত। জৰুব্বাবিল নামটোৰ অৰ্থ হৈছে বাবিল দেশত সিচা, অৰ্থাৎ জৰুব্বাবিলৰ জন্ম হৈছিল তেওঁলোক বাবিল দেশত বন্দী অৱস্থাত থাকোঁতে। অৱশ্যে এইটো আচলতে এটা অনাজিহুদী নাম। তেওঁ আচলতে দাউদৰ বংশধৰ আছিল। তেওঁ আছিল জিহুৱাখিনৰ নাতিয়েক আৰু তেওঁক কুৰছ ৰজাই জিহুদা দেশৰ শাসনকৰ্তা পাতিছিল। জিহুচাদকৰ পুত্ৰ জিহুচুৱা প্ৰধান পুৰোহিতৰ আগত। জিহুচুৱা আছিল জিহুচাদকৰ পুত্ৰ, আৰু জিহুচাদক আছিল বাবিলনীয়াসকলে আক্ৰমণ কৰা সময়ত ইছৰাইলৰ মহাপুৰোহিত, অৰ্থাৎ এওঁ আছিল তেওঁলোকৰ ধৰ্মীয় মুৰব্বী। গতিকে আমি দেখিবলৈ পাওঁ ঈশ্বৰে তেওঁৰ বাৰ্তা প্ৰথমতে নেতাসকললৈ পঠিয়াইছে, ধৰ্মীয় নেতা জিহুচুৱা আৰু সামাজিক বা ৰাজনৈতিক নেতা জৰুব্বাবিল। জিহুৱাৰ বাক্য উপস্থিত হ'ল। এই সৰু পুস্তকখনৰ আদিৰ পৰা অন্তলৈকে আমি এই কথাটো দেখিবলৈ পাম যে হগ্গয় ভাৱবাদীয়ে বাৰে বাৰে জিহুৱাৰ বাক্য, জিহুৱাৰ বাক্য বুলি উল্লেখ কৰিছে। অৰ্থাৎ হগ্গয় ভাৱবাদীয়ে এই কথাটো পৰিষ্কাৰভাৱে জনাই দিছে যে তেওঁ কথাবোৰ নিজৰ পৰা কোৱা নাই, নিজে সাজি কোৱা নাই, নিজে ভাবি কোৱা নাই, কিন্তু ঈশ্বৰৰ বাক্যহে তেওঁ মানুহবোৰক দিছে। যেতিয়া ইছৰাইলৰ লোকবিলাকে বাবিলনীয়া বন্দিত্বৰ পৰা মুকলি হৈ তেওঁলোকৰ নিজৰ দেশলৈ উভতি আহিছিল, তেওঁলোকে অতি আশাৰে উভতি আহিছিল, আৰু পুনৰ নিৰ্মাণৰ প্ৰতি তেওঁলোকৰ উৎসাহ আৰু আগ্ৰহ অতি বেছি আছিল। কিন্তু তেওঁলোক উভতি আহি অতি বৃহৎ বাধাৰ সন্মুখীন হ'ল, আৰু সেই বাধা অতিক্ৰম কৰিবলৈ যথেষ্ট মনোবল আৰু শক্তিৰ প্ৰয়োজন হ'ল। তেওঁলোক তেনেকুৱা এচোৱা সময়ৰ মাজেৰে পাৰ হোৱাৰ পাছত তেওঁলোকে যেতিয়া মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁলোক অতিশয় হতাশ হ'ল। তেওঁলোকৰ সন্মুখত যিবোৰ বাধা আছিল, সেই বাধাবোৰ অতিক্ৰম কৰিব নোৱাৰা বাধা যেন তেওঁলোকৰ লাগিবলৈ ধৰিলে। গতিকে তেওঁলোকে যুক্তি দি এই সিদ্ধান্ত ল'লে যে সেইটো সময় মন্দিৰটো পুনৰ নিৰ্মাণ কৰাৰ উপযুক্ত সময় নহয়, আৰু সেই সময়ত মন্দিৰ নিৰ্মাণ হোৱাটো ঈশ্বৰেও বিচৰা নাই। অৰ্থাৎ তেওঁলোকে তেনেদৰে নিজকে সান্তনা মাথোন দি ৰাখিলে। তেওঁলোকে আগৰ অৱস্থাই বাহাল ৰাখিব বিচাৰিলে। তেওঁলোকে এইবুলি কৈছিল, এই কামটো অতি কঠিন, ঈশ্বৰে নিশ্চয় আমি এই কাম কৰাটো নিবিচাৰে, বা হয়তো এই কামটো কৰাৰ উপযুক্ত সময় এতিয়াও হোৱা নাই। তেওঁলোকে মন্দিৰৰ আধাৰশিলা ইতিমধ্যে পাতিছিল, কিন্তু তেওঁলোকৰ শত্ৰু চমৰীয়াবিলাকৰ পৰা ইমান বাধা পালে যে তেওঁলোকে নিৰ্মাণৰ কাম বন্ধ কৰিলে আৰু এই অজুহাত দেখুৱালে যে নিৰ্মাণ কৰাৰ উপযুক্ত সময় এতিয়াও হোৱা নাই। প্ৰিয় শ্ৰোতা, চিন্তা কৰি চাওকচোন, আমিও বাৰু তেনেকুৱা কৰোঁ নেকি? ঈশ্বৰৰ হকে কাম কৰিবলৈ আগবাঢ়ি গৈ যেতিয়া বাধাৰ সন্মুখীন হওঁ, তেতিয়া আমিও বাৰু এনেদৰে কওঁনে, এই কামটো কৰাৰ উপযুক্ত সময় এতিয়াও হোৱা নাই, বা মই এই কামটো কৰাটো ঈশ্বৰে নিবিচাৰে? তাৰ উত্তৰ যিয়েই নহওক কিয়, আমি সকলোৱে এটা কাম কৰাটো কিন্তু ঈশ্বৰে বিচাৰে। সেইটো হৈছে সকলো মানৱলৈ পৰিত্ৰাণ যে ঈশ্বৰে বিনামূল্যে আগবঢ়াইছে প্ৰভু যীশুৰ যোগেৰে, প্ৰভু যীশুক নিজৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰি সেই পৰিত্ৰাণৰ বহুমূলীয়া উপহাৰ আমি যেন গ্ৰহণ কৰোঁ। সকলো মানুহে এই কামটো কৰাটো ঈশ্বৰে বিচাৰিছে, তাত কোনো সন্দেহ নাই। আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ জীৱনৰ ত্ৰাতা আৰু প্ৰভু বুলি গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
আজি মোৰ জীৱন আৰু একো নিবিচাৰোঁ।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আৰু একো নিবিচাৰোঁ।